এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা জীৱন অনুপ্ৰেৰণা আৰু নিযুত বাবু আঁচনিৰ অধীনত আজি শিক্ষাৰ্থীসকলক প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰে অনুদান প্ৰদান ক্ৰীড়া প্ৰতিভাৰ বিকাশৰ অৰ্থে মুখ্যমন্ত্ৰীৰ কামৰূপ জিলাত দুখন নৱনিৰ্মিত ষ্টেডিয়াম মুকলি ন্যায়পালিকাত দুৰ্নীতি বিষয়ক পাঠ সন্নিৱিষ্ট থকা এন চি ই আৰ টিৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি তৎকালে নিষিদ্ধ কৰাৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ বি টি চি প্ৰশাসনৰ পাঁচ গেৰাণ্টিৰ অধীনত আজি কেইবাখনো জিলাত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ আৰু টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ হিটৰ এখন খেলত খন্তেক পাছতে ভাৰত আৰু জিম্বাবৱে মুখামুখি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আন এখন খেলত দক্ষিণ আফ্ৰিকাৰ ন উইকেটত জয়লাভ নমস্কাৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে নিৰ্মালী শৰ্মা গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা জীৱন অনুপ্ৰেৰণা আৰু নিযুত বাবু আঁচনিৰ অধীনত শিক্ষাৰ্থীৰ মাজত প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰে অনুদান প্ৰদান কৰে জীৱন প্ৰেৰণা আঁচনিৰ অধীনত চৰকাৰী বা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা 2025 বৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলে এবছৰৰ বাবে 2500 টকাকৈ লাভ কৰিব তদুপৰি শৈক্ষিক উৎকৰ্ষতা আৰু উদ্ভাৱনক উদগনি যোগোৱাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত 2112গৰাকী গৱেষকক অনুদান প্ৰদান কৰা হয় ইয়াৰ অধীনত চৰকাৰী আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা পূৰ্ণকালীন গৱেষণাৰ বাবে গৱেষকসকলক 25,000 টকাকৈ আৰু দিব্যাংগ গৱেষকসকলক 40,000 টকাকৈ প্ৰদান কৰা হয় অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানত বি এড পাঠ্যক্ৰমত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ বাবেও অনাগত সময়ত বিশেষ আঁচনি ৰূপায়ণৰ কথা প্ৰকাশ কৰে
মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক আৰু এটা আঁচনিৰ কাৰণে অনুৰোধ কৰিম আটাইতকৈ পইচাৰ প্ৰয়োজন আমাৰ যিসকলে বি এডত এডমিশ্যন লৈছে কলেজবিলাকত বি এডৰ কাৰণে বহুত পইচা দিব লাগে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে বি এডত এডমিশ্যন পৰা নাই গতিকে বি এড ষ্টুডেণ্টৰ কাৰণে আমি এটা স্পেচিয়েল নিযুত মইনা আৰু নিযুত বাবু আৰম্ভ কৰিব লাগে যাতে কলেজৰ ফিজখিনি ল'ৰা ছোৱালীয়ে দিব পাৰে দুখীয়া ল'ৰা ছোৱালী যাতে বি এড পঢ়াৰ পৰা বঞ্চিত হ'ব নালাগে এই দিশটো আমি নিশ্চিতভাৱে লক্ষ্য কৰিম
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই অনুষ্ঠানৰ পৰাই ভাৰ্চুৱেল ব্যৱস্থাৰে আই টি আই আৰু পলিটেকনিকসমূহত স্থাপন কৰা উদ্যোগ 4.0 প্ৰযুক্তি কেন্দ্ৰসমূহ উদ্বোধন কৰে এই অনুষ্ঠানতে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰসকলক সকাহ দিয়াৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ শুভাৰম্ভ কৰা হয় ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ বাহিৰে স্নাতক আৰু স্নাতকোত্তৰ বৰ্ষত নামভৰ্তি কৰা চৰকাৰী আৰু অপ্ৰাদেশিককৃত শিক্ষানুষ্ঠানৰ ছাত্ৰসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব এই আঁচনিৰ অধীনত 2026-27 বৰ্ষত 47,395গৰাকী ছাত্ৰৰ মাজত মুঠ 12 কোটি টকাৰ অনুদান প্ৰদান কৰা হয় গুৱাহাটীৰ বেটকুচিত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ পৌৰ সেৱা ভৱন মুকলি কৰে 25 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ভৱনলৈ সকলো বিভাগৰ মুখ্য কাৰ্যালয় অনা হ'ব এই ভৱনত মেয়ৰ পাৰিষদ অধ্যক্ষ আৰু আয়ুক্ত সকলো একেলগে বহি কাম কৰাৰ সুবিধা থাকিব ডঃ শৰ্মাই আজি কামৰূপ জিলাত দুখনকৈ নৱনিৰ্মিত ষ্টেডিয়াম মুকলি কৰে তেওঁ প্ৰথমে শুৱালকুছিত 67 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে সাজি উলিওৱা এখন ক্ৰীড়াক্ষেত্ৰ উদ্বোধন কৰে এই ক্ৰীড়াক্ষেত্ৰত ফুটবল খেলপথাৰ 8টা লেনযুক্ত আধুনিক এথলেটিক ট্ৰেক 6,000 আসন বিশিষ্ট গেলেৰী ভলীবল বাস্কেটবল কৰ্ট ইনডোৰ ষ্টেডিয়াম আদিৰ সুবিধা আছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে বংখৰত 11 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মিত মিনি ষ্টেডিয়াম উদ্বোধন কৰে উচ্চতম ন্যায়ালয়ে ন্যায়পালিকাত দুৰ্নীতি বিষয়ক পাঠ সন্নিৱিষ্ট থকা এন চি ই আৰ টিৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি তৎকালে নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছে মুখ্য ন্যায়াধীশ সূৰ্যকান্ত ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল এন পাঞ্চলিক লৈ গঠিত খণ্ড বিচাৰপীঠে কালি দিয়া এটা নিৰ্দেশযোগে কেন্দ্ৰীয় বিদ্যালয় শিক্ষা বিভাগৰ সচিব আৰু এন চি ই আৰ টিৰ অধ্যক্ষক তেওঁলোকৰ বিৰুদ্ধে কিয় আদালত অৱমাননাৰ গোচৰ তৰা নহ'ব এই বিষয়েও কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে এটা নিৰ্দেশত সৰ্বোচ্চ ন্যায়ালয়ে এই পাঠ্যপুথিখনৰ সকলো প্ৰতিলিপি অনতিপলমে জব্দ কৰিবলৈ এন চি ই আৰ টিক কঠোৰ নিৰ্দেশ দিছে ইয়াৰ ভিতৰত এন চি ই আৰ টিৰ গুদামত বৰ্তমান 2,24,962 পাঠ্যপুথি আৰু ইতিমধ্যে বিভিন্ন স্থানত বিক্ৰী হোৱা 38 পাঠ্যপুথি আছে শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা এতিয়া লৈছো খন্তেক বাণিজ্যিক বিৰতি
হেৰা তুমি কত আছা? এই গোটেই ঘৰটো দেখোন গেছ গেছ গোন্ধাইছে।
এ হয় দেখোন, বাচন ধুবলৈ গুচি গলো নহয়, ৰেগুলেটৰটো খুলিয়ে থৈ গলো নেকি? এই ৰবাৰ বা বন্ধ কৰি দিওঁ।
আগতে দৰজা খিৰিকিবোৰ খুলি দিওঁ, তাৰপিছত বন্ধ কৰিব লাগিব।
ইছবৰ ডাঙৰ ভুল কৰিলো দেই, কি যে বিপদ হলহেঁতেন।
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক, সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক। ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পাছত সদায় ৰেগুলেটৰৰ ছুইচ বন্ধ কৰিব। বিজুতি ঘটা বৈদ্যুতিক সা সৰঞ্জামসমূহ অনতিপলমে মেৰামতি কৰক, নাইবা তাৰ ঠাইত নতুন সা সৰঞ্জাম ক্ৰয় কৰক। জুই প্ৰশমনৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বস্তু যেনে বালিৰে ভৰা টোপোলা, কম্বল আদি সহজে ঢুকি পোৱা ঠাইতেই ৰাখক। তিতা হাতেৰে তথা খালী ভৰিৰে বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
এতিয়া পৰৱৰ্তী বাতৰি শুনক নিৰ্মালী শৰ্মাৰ পৰা।
বিটিচি চৰকাৰে আজি বিটিচি প্ৰশাসনৰ অন্তৰ্গত বিভিন্ন জিলাত চৰকাৰে ৰূপায়ণ কৰি থকা 5টা গেৰাণ্টী আঁচনিৰ অন্তৰ্ভুক্ত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰে। বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ ৰাবাং বড়ো বজাৰত আজি হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰা হয়। বড়োদান দিৱসৰ সৈতে সংগতি ৰাখি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিমতে আত্মসহায়ক গোট, নিবনুৱা যুৱক যুৱতী, জ্যেষ্ঠ নাগৰিক, দিব্যাংগ লোকক আৰ্থিক সাহায্য বিতৰণৰ লগতে ভূমিহীন লোকক মাটিপত্ৰ প্ৰদান কৰে। চেক বিতৰণ কাৰ্যসূচীত 22 নম্বৰ ককলাবাৰী পৰিষদীয় সমষ্টিত আজি BPF দলৰ কেন্দ্ৰীয় সম্পাদক ৰাজু বৰাল, প্ৰাক্তন বিধায়ক থানেশ্বৰ বসুমতাৰী, বাক্সা জিলাৰ ভাৰপ্ৰাপ্ত সচিব মানস দাসকে ধৰি ভালে সংখ্যক লোক উপস্থিত থাকে। বাক্সা জিলাৰ 24 নম্বৰ মুছলপুৰ পৰিষদীয় সমষ্টিতো চেক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। চিৰাঙৰ 15 নম্বৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীসকলৰ মাজতো চেক বিতৰণ কৰা হয়। চিৰাং জিলা BPFৰ সভাপতি জেমছ বসুমতাৰীয়ে এই কাৰ্যসূচী পৌৰহিত্য কৰে। অনুষ্ঠানত 9গৰাকী ভূমিহীন লোকক ভূমিপত্তা, 828টা আত্মসহায়ক গোটলৈ 15,000 টকাৰ চেক, 121গৰাকীলৈ জ্যেষ্ঠ নাগৰিকলৈ 10,000 টকাৰ চেক আৰু 100গৰাকী যুৱক যুৱতীলৈ 2,00,000 টকাৰ আৰ্থিক অনুদান প্ৰদান কৰাৰ লগতে 19গৰাকী দিব্যাংগলৈ 10,000 টকাৰ চেক প্ৰদান কৰা হয়। অনুষ্ঠানত প্ৰাক্তন বিধায়ক মতীন্দ্ৰ বসুমতাৰী আৰু BPFৰ নেতা কৰ্মীৰ লগতে ভালে সংখ্যক সাধাৰণ লোক উপস্থিত থাকে। তামোলপুৰতো নাগৰিজুলি পৰিষদীয় সমষ্টি আৰু গয়বাৰী পৰিষদীয় সমষ্টিৰ হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰা হয়। পৰিষদৰ সচিব ধীৰাজ খাউট আৰু তামোলপুৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত চেকসমূহ বিতৰণ কৰা হয়। অনুষ্ঠানত BPF দলৰ ভালে সংখ্যক নেতা কৰ্মীৰ লগতে সহস্ৰাধিক লোক উপস্থিত থাকে। এই অনুষ্ঠান সন্দৰ্ভত তামোলপুৰ ব্লক BPFৰ সভাপতি যোগেন বসুমতাৰীয়ে এইদৰে কয়।
নিবনুৱা যুৱ যুৱতীসকলৰ কাৰণে আমি চেক প্ৰদান কৰিছো আৰু বিকলাংগসকলৰ কাৰণে কৰিছো আৰু আমাৰ ছেল্ফ হেল্প গ্ৰুপ মহিলাসকলৰ কাৰণে এই চেক বিতৰণ আমি কৰিছো। আমি টোটেল আজি মোটামুটি 4,000-4,000ৰ অধিক বেনিফিচাৰীসকলক আজি চেক প্ৰদান কৰিছো আৰু কেইটামান আমাৰ মাটিৰ পাত্ৰ এইটো আমি বিতৰণ কৰিছো।
এটা বিশেষ সম্প্ৰদায়ক উদ্দেশ্যি কৰা আপত্তিজনক মন্তব্যৰ অভিযোগত গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি অসম চৰকাৰ, ভাৰত চৰকাৰ তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ জাননী জাৰি কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এটা বিশেষ সম্প্ৰদায়ক উদ্দেশ্যি কৰা আপত্তিজনক মন্তব্য আগবঢ়োৱা বুলি লেখক, চিন্তাবিদ ডঃ হীৰেণ গোহাঁই আৰু দুটা ৰাজনৈতিক দলে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল। আজি এই আবেদনসমূহৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণদেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠে এই জাননী জাৰি কৰে। অহা এপ্ৰিলত আবেদনৰ পৰৱৰ্তী শুনানি দিন ধাৰ্য কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ধেমাজি জিলাৰ 32,000 লোকৰ মাজত মিছন বসুন্ধৰা আঁচনিৰ অধীনত ভূমিপত্তা বিতৰণ কৰিব। এই উপলক্ষে জিলাখনৰ দেউৰীবিলত আয়োজিত অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকিব। খিলঞ্জীয়া ভূমিহীন পৰিয়াল আৰু প্ৰতিষ্ঠানসমূহৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে চৰকাৰে সমষ্টিভিত্তিক ভূমিপত্তা বিতৰণ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই এই অনুষ্ঠানৰ সৈতে ধেমাজিত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা সংহত জিলা আয়ুক্তৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। উত্তৰ লখিমপুৰৰ পৰা ডিব্ৰুগড়লৈ প্ৰতিদিনে ৰেল চলাচল তথা মুৰকং চেলেং আৰু গুৱাহাটীৰ মাজত চলাচল কৰা লাচিত এক্সপ্ৰেছ ৰেলগাড়ীখন সৰু বৰ সকলো ষ্টেচনত ৰখোৱাৰ দাবীৰে ধেমাজি ঐক্যমঞ্চই আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ঐক্যমঞ্চৰ লগতে জিলাখনত লোক নিৰ্মাণ বিভাগৰ অধীনত নিৰ্মাণৰত পথসমূহ খৰতকীয়া কৰিবলৈ দাবী জনায়। এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক লোকে অংশগ্ৰহণ কৰি শীঘ্ৰে এই দাবীসমূহ কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়। বাতৰি পৰৱৰ্তী অংশ শুনক জিন্তিৰাণী ডেকাৰ পৰা।
এজন ব্যক্তি সুদীৰ্ঘকাল তেওঁ সাংবাদিকতা কৰিলে। আকাশবাণীৰ সৈতে তেওঁৰ সম্পৰ্ক বহু পুৰণি। দূৰদৰ্শন আৰু চলচ্চিত্ৰ জগতৰ সৈতেও তেওঁৰ নিকট সম্বন্ধ।
বহু বিচিত্ৰ অভিজ্ঞতা পুষ্ট এনে এগৰাকী ব্যক্তিৰ সৈতে আলাপেৰে সজোৱা হ'ব অহা 28 ফেব্ৰুৱাৰী শনিবাৰৰ দৃষ্টিপাত।
এই অনুষ্ঠানত আগ্ৰহী শ্ৰোতাসকলে সেইগৰাকী ব্যক্তিৰ সৈতে টেলিফোনেৰে সংযুক্ত হ'ব পাৰিব। ফোন নম্বৰ দুটা হ'ল 03612661876 আৰু 03612662325। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেল যোগেও একে সময়তে চাবলৈ পাব।
28 ফেব্ৰুৱাৰী শনিবাৰৰ নিশা 8:02।
খানাপাৰাৰ কৃষি সঞ্চালকালয়ৰ চৌহদৰ খেলপথাৰত আজিৰে পৰা 1 মাৰ্চলৈকে 25 সংখ্যক ৰাজ্যিক কৃষি উদ্যান শস্য মেলাৰ আয়োজন কৰা হৈছে। অসম উদ্যান শস্য সমিতিয়ে ৰাজ্য চৰকাৰৰ কৃষি সঞ্চালকালয়, উদ্যান শস্য আৰু খাদ্য প্ৰসংস্কৰণ সঞ্চালকালয়ৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰা এই মেলাত 80খনৰো অধিক বিপণীয়ে অংশ লৈছে। বিপণীসমূহত বিভিন্ন জিলাৰ উন্নতমানৰ কৃষিজাত আৰু উদ্যান শস্যৰ সামগ্ৰী বিক্ৰীৰ লগতে কৃষি উদ্যান প্ৰযুক্তি বিষয়ক প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে। এইবাৰৰ মেলাত পুষ্পসজ্জা, ৰন্ধনকলা, পাচলি, সতেজ ফুল, ফল মূল ছাদৰ ওপৰত কৰা বাগিচা প্ৰতিযোগিতাৰ আদি আয়োজন কৰা হৈছে। ইয়াৰ লগতে কৃষি আৰু উদ্যান শস্য বিষয়ক কেইবাখনো আলোচনা চক্ৰ, প্ৰশিক্ষণ আদি অনুষ্ঠিত হ'ব। বজালীত মাজিও বুঢ়া সভা মহোৎসৱ আজিৰে পৰা 5-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। শতবৰ্ষ অতিক্ৰম কৰা এই সভা মহোৎসৱৰ স্থায়ী সভাপতি গিৰিধৰ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভা মহোৎসৱৰ সমাজকৰ্মী গিৰিশ পাটগিৰিয়ে উদ্বোধন কৰে। ৰাজ্যৰ প্ৰশাসনিক আন্তঃগাঁথনিক নতুন সংযোজন হিচাপে দিছপুৰৰ জনতা ভৱনৰ ব্লক বিৰ আজি উদ্বোধন কৰা হ'ব। 100 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই অত্যাধুনিক ভৱনত লোক নিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী, জলসিঞ্চন আৰু জলসম্পদ সচিবালয়ৰ লগতে জলসিঞ্চন সঞ্চালকালয় থাকিব। ভৱনটোৰ প্ৰতিটো মহলাতে উন্নতমানৰ দৃশ্য শ্ৰাব্য ব্যৱস্থাসহ আলোচনা কক্ষ, কৰ্মচাৰীৰ বাবে কৰ্পৰেট শৈলীৰ কৰ্মক্ষেত্ৰ, জ্যেষ্ঠ বিষয়া আৰু মন্ত্ৰীৰ বাবে পৃথক কক্ষকে ধৰি অন্যান্য সুবিধাসমূহ থাকিব। জনতা ভৱনত আজি সন্ধিয়া আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ব্লকটো উদ্বোধন কৰিব। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত খন্তেক পাছতে হ'বলগীয়া ছুপাৰ 8ৰ এখন গুৰুত্বপূৰ্ণ খেলত ভাৰত জিম্বাবৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। জিম্বাবৱে টছত জিকি ভাৰতক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনাইছে। ইয়াৰ পূৰ্বে আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত দক্ষিণ আফ্ৰিকাই ৱেষ্ট ইণ্ডিজক 9 উইকেটত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাই 177 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 16 অভাৰ 1টা বলত 1টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ এইডেন মাৰ্কৰমে সৰ্বাধিক 82 আৰু ৰিয়ান ডিকল্টনে 45 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8 উইকেটৰ বিনিময়ত 176 ৰাণ সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা, জীৱন অনুপ্ৰেৰণা আৰু নিযুত বাবু আঁচনিৰ অধীনত আজি শিক্ষাৰ্থীসকলক প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰে অনুদান প্ৰদান। ক্ৰীড়া প্ৰতিভাৰ বিকাশৰ অৰ্থে মুখ্যমন্ত্ৰীৰ কামৰূপ জিলাত 2খন নৱনিৰ্মিত ষ্টেডিয়াম মুকলি। ন্যায়পালিকাত দুৰ্নীতি বিষয়ৰ পাঠ সন্নিৱিষ্ট থকা NCERTৰ 8ম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি তৎকালীন নিষিদ্ধ কৰাৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ। BTC প্ৰশাসনৰ 5 গেৰাণ্টিৰ অধীনত আজি কেইবাখনো জিলাত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ। আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8ৰ এখন খেলত খন্তেক পাছতে ভাৰত আৰু জিম্বাবৱে মুখামুখি। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আন এখন খেলত দক্ষিণ আফ্ৰিকাৰ 9 উইকেটত জয়লাভ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।